গীতমালা চাৰি অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে তাৰ যুক্ত বাদ্যৰে সৈতে গোৱা ডায়ুদৰ ৰচিত গীত। হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে কিন্তু তুমিয়ে মোক বহল ঠাই দিলা। মোক কৃপা কৰা, মোৰ প্ৰাৰ্থনা শুনা। হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? চেলা। কিন্তু তোমালোকে জানি থোৱা, যিহুৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে, মই মাতিলে যিহুৱাই মোৰ প্ৰাৰ্থনা শুনিলে। তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা, নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। চেলা। তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা আৰু জিহুৱাত ভৰসা কৰা। অনেকে কয়, অহ, আমি যদি অলপমান মংগলকে দেখা পালোহেঁতেন। হে জিহুৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্ৰতিফলিত হওক। প্ৰচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস উভৈনদী হলে যেনেকৈ আনন্দ হয়, তাতকৈও অধিক আনন্দ দি তুমি আমাৰ অন্তৰ পূৰ্ণ কৰি ৰাখিছা। মই শান্তিৰে শুই টোপনি যাম, কাৰণ হে জিহুৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।